বাকি সমস্ত জলদিয়ে এখানে কখন এই সময় হয়েছে নির্বাচন আয়োগ অরুণাচল প্রদেশ সব প্রতিনিধি সভার পরিচালনা সার্বজনীন পরিবর্তে দুই দিনের স্থগিত হবে বলে ঘোষণা করেছে। নির্বাচন আয়োগে বিজেপি বিজয় এবং কখনো লোকসভা নির্বাচনের পরিচালনা সূচি তিনি পরিবর্তন করা হয়নি বলে প্রস্তাব করেছেন। তারা বিজেপি নির্বাচন আয়োগে কালি স্থগন নির্বাচন নির্বাচন সুপ্রিম পরীক্ষা অন্ধ্রপ্রদেশ ও অরুণাচল প্রদেশ বিধানসভা নির্বাচনের সময়সূচি ঘোষণা করে সুপ্রিম বিধানসভা বক্রস্থান আসাম ও অরুণাচল পরিপ্রেক্ষিতে সাতখন আসনের বাবে অহা 19 এপ্রিলে লোকসভা নির্বাচনের প্রথম পর্যায়ের পরিবর্তনের সাথে একটি পর্যন্ত পৌঁছিত। এদিকে অন্ধ্রপ্রদেশ বিধানসভা তথা কর্পোরেশন আসনের বাবে অহা 43 এপ্রিল পর্যন্ত পরিবর্তন করা হবে। নির্বাচন আয়োগের পেলা আসন তথা অর্জুনবটা দিবস সুতরাং দিবস আয়োগের রাষ্ট্রে দিব্যাঙ্গ অঙ্ক হিসাবে ঘোষণা করেছে। নতুন দিল্লির কালে আয়োজিত ভারতীয় বুদ্ধি ক্রিকেট সংস্থা দল আর দিল্লি তথা বিনা ক্রিকেট সংস্থা দলের মধ্যে আয়োজিত এখন প্রদর্শনীমূলক ক্রিকেট এই নামটি ঘোষণা করা হয়। নির্বাচন আয়োগের ভারতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডের সভাপতি সিদ্ধান্ত সভাপতি বুদ্ধির উদ্দেশ্যে এই সূচনা আয়োজন করেছে। এই কার্যসূচী মুখ্য নির্বাচন আয়ুক্ত অভিজিৎ কুমার আর নির্বাচন আয়ুক্ত জ্ঞানেশ কুমার তথা প্রধানমন্ত্রী শ্রী মোদী আজ বিয়লি জামনাবাড়ান বিমানবন্দর উপস্থিত হয়ে অনুষ্ঠিত হবে। কংগ্রেস নেতা রাহুল গান্ধীয়ে আজি কয় যে সম্প্রতি দেশখন কেবল বিজেপি আর কংগ্রেসের মাজের নহে বরং কেবল আদর্শ মাজের দেশ। দক্ষিণ মুম্বাই প্রেসফল ভবনত এখন জনসভা সম্বোধন করে শ্রীমন্তের উল্লেখ হল যে কংগ্রেসের ক্ষমতায় বিকেন্দ্রীকরণের বিরুদ্ধে আরোপ করা পরিবর্তে আসক্ত দলকে কেন্দ্রীভূতভাবে দেশের শাসন চলিবার আদর্শ বিস্তৃতি বলে অভিযোগ ছিল। শ্রী গান্ধীয়ে মুম্বাইয়ের মহাত্মা গান্ধীর গৃহ মনোভবনের পর ব্রিটিশ শাসনের পর ভারতে মুক্ত হওয়ার বাবে 1942 সনত ভারতীয় আন্দোলন আরম্ভ হওয়া আদর্শ ক্রান্তি মৈদানলৈ মূল সংকল্প পরিদর্শন অংশগ্রহণ করে। শ্রী গান্ধীর নেতৃত্ব স্থলত ভারত জয়ী নিয়োগের মুম্বাইয়ের চূড়ান্ত সংকট সামলনি করব। রাহুল গান্ধীর কংগ্রেসের সাধারণ সম্পাদিকা প্রিয়ঙ্কা গান্ধীর ভাগ্য আর এন সি পি মুরব্বী শরদ পাওয়ার তামিলনাড়ুর মুখ্যমন্ত্রী এন কে স্টেলিন সহ অন্যান্য নেতাসকলে এই জনসভায় উপস্থিত হবে। দেশের সার্কাস চলচ্চিত্রকে প্রদর্শন করার উদ্দেশ্যে আয়োজন করা সার্কাস মহাকুম্ভ কালে আরম্ভ হবে। তাতে আগামী ভোর 4 রকমের সবাই এই অনুষ্ঠানটি 20 মার্চ পর্যন্ত চলবে। ৰাজধানীত কৃষি অভিযান চলোৱাৰ পূৰ্বে কৃষি প্ৰযুক্তি জলবায়ু অধিকৃতভাৱে বিভিন্ন ক্ষেত্ৰত লাভ আঁচনি দেখিবলৈ পোৱা যাব। ৰাজধানীৰ উদ্দেশ্য হৈছে বিনিয়োগকাৰী আৰু কৰ্পৰেট অঞ্চলৰ সকলক ভাৰতীয় ষ্টাৰ্টআপৰ সৈতে জড়িত কৰা। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত যুটি আয়োজন পৃষ্ঠত ৰাজেশ কুমাৰ সিঙে কয় যে বস্তু আয়োজনত বহু পৰিচয় আয়োজন কৰা ষ্টাৰ্টআপ মহাকুম্ভ হৈছে এই ধৰণৰ প্ৰথমটো অনুষ্ঠান। ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশেষ পূৰ্বজীৱিত দেশভাৱে পৰিগণিত হৈছে বুলি উল্লেখ কৰি সত্যমে কলে যে প্ৰতিদিনে ষ্টাৰ্টআপৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। ৰাজস্থানত বহুজনে অধিক ষ্টাৰ্টআপৰ লগতে স্বজীৱৰ ভৱিষ্যতৰ উদ্যমী প্ৰাথমিকভাৱে ব্যৱসায়িক অভিভাৱক আৰু দেশখন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন চি এ স্নাতক পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জনকাৰী পৰীক্ষা চি ই ই টি ইউজি সেইবি ঘোষণা কৰাৰ বাবে কেন্দ্ৰৰ পৰা হস্তাক্ষৰ ভিতৰত অনুষ্ঠিত কৰিব। ইউজিচিৰ অধ্যক্ষ এম দুৰ্গেশ কুমাৰে সামাজিক নীতি নীতি দিয়া এটা প্ৰস্তাৱ কৰে যে অহা 26 মাৰ্চত পৰীক্ষা জীৱন প্ৰতি অনুষ্ঠিত শেষ তাৰিখৰ পাছতে এই পৰীক্ষাত নাম পঞ্জীয়ন কৰা শিক্ষাৰ্থীৰ সংখ্যা সম্পৰ্কে জানিব পৰা যাব। শিক্ষাৰ্থীৰ সংখ্যা আৰু স্থানৰ তথ্যৰ লগতে নিৰ্বাচনৰ তাৰিখৰ ভিত্তিত এন চি এ চি ই টি ইউ জি পৰীক্ষাৰ বাবে 15 পৰা 31 জুলাইত তাৰিখ ঘোষণা কৰিব। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নানৰ মহাৰাষ্ট্ৰ পুনেত আইচিচৰ সৈতে জড়িত বিষয়টো অভিযোগ কৰিবলৈ স্থাৱৰ সম্পত্তিৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই স্থাৱৰ সম্পত্তিসমূহ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা তথা বিভিন্ন উন্নত বস্তুৰ সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰি এইসমূহৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে। সম্প্ৰতিৰ প্ৰকাশ কৰা পথ বিজ্ঞপ্তিত চীনে কামৰূপ থকা স্থাৱৰ সম্পত্তিসমূহৰ 3 পলাতক হৈছে যদিও 11 অভিযুক্তৰ সৈতে সংযোগ আছে বুলি উল্লেখ কৰা হৈছে। বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি সংগঠনটোৱে মহাৰাষ্ট্ৰ গুজৰাট আৰু দেশৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ পৰিকল্পনা কৰিছে। সম্প্ৰতিয়ে লগতে প্ৰকাশ কৰে যে আইচিটিৰ প্ৰয়োজনীয়তা আৰু কাৰ্যকলাপ প্ৰচলিত কৰিবলৈ সেনাই অনুসন্ধান অব্যাহত ৰাখিলে। আফগানিস্তানৰ ভিৰত সন্দেহৰ সংকটত সংঘটিত এই মাজৰ ঘটনাত একে পৰ্যায়লৈ সংহিত হোৱাৰ লগতে আকস্মিক চলাচলে আহত হৈছে। আহত বিষয়ৰ ঘটনা 11 ৰাস্তা সংঘটন হিমাচল প্ৰদেশৰ তথ্য আৰু সাংস্কৃতিক সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি হিমাচল প্ৰদেশৰ ভূ চিকিৰা ৰাজপুৰ অঞ্চলত আজি পুৱাৰ ভাগত এই ঘটনাটো সংঘটিত হল। স্থানীয় বিষয়ে প্ৰকাশ কৰা অনুসৰি এখন বস্তুবাহী পাছে দ্বিচকীয়া বাহন চিন্দুৱাৰ কাষত অসংকৰণ পৰিবাহী বাহিনীয়ে চিন্তা মাৰে। এই ঘটনাত বাহন কেইখনত জুই লাগে। বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাটো ষোল্লগৰাকী বাস ব্যক্তি নগৰ চাইকেলৰ দুয়োগৰাকী ৰোগীৰ লগতে তেওঁ পৰিবাহী বাহিনীৰ দায়িত্ব কৰা 3 লোক পীড়িত হয়। আহতসকলক ৰাজকাৰ্কা মহানগৰৰ হৰিমন্দৰ দ্বীপ জিলাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আকাশবাণী বাতৰি কাৰ্য বিভাগে পূৰ্ণকালীন শিক্ষাভিত্তিত আগবঢ়ি আঞ্চলিক প্ৰতিবিভাগৰ বাবে এনেধৰণৰ বিবৃতিটো স্নে দুৰ্গা কমিটিৰ সৈতে গড়ৰ বাবে অভিজ্ঞতা সম্পন্ন ক্লাছতে আবেদন প্ৰচাৰ কৰিছে। সদস্যংখ্যা দুটা আৰু স্বীকৃতি প্ৰাৰম্ভিক দিছে। আবেদন পত্ৰ বিদ্যালয় শিক্ষাৰিষদ কাৰ্যগ্ৰহ আক্ৰমণ ৰেকৰ্ডটো কম হ'ব লাগিব। প্ৰতিমাহে দৰমহাৰ অনুৰূপ 40,000ৰ পৰা 50,000 দিছে। আগস্থিতি হোৱাৰ বাবে প্ৰাৰ্থী যিকোনো বিষয় সাব্যস্ত হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰশাসন দৃষ্টি 3 অধিক স্থান পোৱাৰ অধিকাৰ থাকিব লাগিব। ভূটান তথ্যৰ বাবে উৎসুক প্ৰাৰ্থী আৰু ৱেবছাইট ৰেটিংটিক চাব পাৰে। আবেদন পত্ৰ বিচনা কমিছনলৈ 3 কৰা হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ আজি দিল্লী অৰুণাচলী ষ্টেডিয়ামত হবলগীয়া মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্তোষজনক পাছতে আৰম্ভ হ'ব। দিল্লী কেপিটেলছে ইতিমধ্যে টছত জিকি বেংগালোৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টছত আৰম্ভণি মুখ্য চেপন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে শুকুৰবাৰে দিল্লীত অনুষ্ঠিত এলিমিনেটৰ খেলত মুম্বাই ইণ্ডিয়ানছক এখনক পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে প্ৰতিযোগিতাৰ 8 খেলৰ ভিতৰত প্ৰথমে জয়লাভ কৰি ফাইনেলখন নিশ্চিত কৰিছে।
ৰাষ্ট্ৰীয় Thank you.